ألم تر أن الله يسبح له من في السماوات والأرض والطير صافات كل قد علم صلاته وتسبيحه والله عليم بما يفعلون.
তুমি লক্ষ্য করা নাই নে যে আকাশসমূহ আৰু পৃথিৱীত যিসকল আছে তেওঁলোকে লগতে সাৰিবদ্ধভাৱে উৰি ফুৰা চৰাইও আল্লাহৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে। প্ৰত্যেকেই জানে নিজ নিজ ইবাদত আৰু পবিত্ৰতা মহিমা ঘোষণা কৰাৰ পদ্ধতি। সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক অৱগত।